নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত আজি অসমৰ ৰাভা, মিচিং আৰু তিৱা জনগোষ্ঠীৰ এটা প্ৰতিনিধি গোটৰ সৈতে বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিৰ দাবীসমূহ শুনাৰ লগতে প্ৰকৃত সমস্যাসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে। এই বৈঠকতে গৃহমন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীকেইটাৰ সমস্যা সৌহাৰ্দ্যপূৰ্ণ তথা দীৰ্ঘম্যাদীভাৱে সমাধান কৰিবৰ বাবে এগৰাকী জ্যেষ্ঠ বিষয়াক নিয়োগ কৰিব বুলি প্ৰকাশ কৰে। ইফালে এই বৈঠকৰ পাছতে সংগঠনকেইটাই এখন সংবাদমেল সম্বোধন কৰি কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীক কৰা সাক্ষাৎ সৌহাৰ্দ্যপূৰ্ণ আছিল। এই সাক্ষাতে জনগোষ্ঠীকেইটাৰ সমস্যাসমূহ সমাধানৰ বাট মুকলি কৰিব বুলি উল্লেখ কৰি কয় যে কেন্দ্ৰীয় গৃহ বিভাগে মধ্যস্থতাকাৰী নিয়োগৰ বাবে আগবঢ়োৱা প্ৰস্তাৱে সকলোৰে বাবে আশাৰ ৰেঙনি কঢ়িয়াইছে। ৰাজ্য চৰকাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰনিৰ উচ্ছেদৰ সন্দৰ্ভত ৰুজু হৈ থকা গোচৰটোৰ শীঘ্ৰে ৰায়দানৰ বাবে উচ্চ ন্যায়ালয়ক আহান জনাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আজি দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত অংশ লোৱাৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে। তেওঁ কয় যে বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে উচ্ছেদৰ সন্দৰ্ভত চৰকাৰে কোনো সিদ্ধান্ত ল'ব পৰা নাই। খেৰনিৰ ভি জি আৰ পি জি আৰৰ ভূমিত থকা চৰকাৰী কাৰ্যালয়সমূহ স্থানান্তৰ কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই অঞ্চলসমূহ সম্পূৰ্ণৰূপে বেৰা দি বনানীকৰণৰ ব্যৱস্থা কৰা হ'ব। আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ ব্যক্তিগৰাকীৰ পৰিয়ালক ৰাজ্য চৰকাৰে 10,00,000 টকাৰ ক্ষতিপূৰণ দিব বুলিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। তেওঁ কয় যে ব্যক্তিগৰাকীৰ পৰিয়ালৰ এজন লোকক পৰিষদে চাকৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বৈঠকখনত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষীৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও অংশ লয়। গুৱাহাটী উকিল সন্থাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট্ৰেক আদালতৰ জৰিয়তে কৰিবলৈ দাবী জনাইছে। আজি গুৱাহাটী উকিল সন্থাৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই কয় যে ফাষ্ট্ৰেকৰ জৰিয়তে প্ৰত্যেক দিনেই গোচৰটোৰ শুনানি গ্ৰহণ কৰিলেহে বিচাৰ প্ৰক্ৰিয়া সোনকালে শেষ হ'ব। এই বিচাৰ প্ৰক্ৰিয়াৰ বাবে এখন বিশেষ সমিতি গঠন কৰিবলৈও সন্থাই দাবী উত্থাপন কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰি অপূৰ্ব শৰ্মাই কয় যে গুৱাহাটী উকিল সন্থাই নিজাববীয়াকৈ বিষয়টো নিৰীক্ষণৰ বাবে অধিবক্তাসকলৰ বিশেষ দল গঠন কৰিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গুৱাহাটী উকিল সন্থাই চিজেম আদালত আৰু উকিল সন্থাৰ স্থায়ী ভৱন স্থানান্তৰকৰণৰ বিৰুদ্ধে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। এই সন্দৰ্ভত উকিল সন্থাৰ সভাপতি প্ৰদীপ কোঁৱৰে কয় যে চিজেম আদালত আৰু উকিল সন্থাৰ কাৰ্যালয় স্থায়ীভাৱে স্থানান্তৰ কৰাত সন্থাৰ আপত্তি নাই, কিন্তু অস্থায়ীভাৱে এনেদৰে অধিবক্তা সমাজৰ সৈতে আলোচনা নকৰাকৈ স্থানান্তৰ কৰাত সকলোৰে আপত্তি আছে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাত আজি অসম প্ৰকাশন পৰিষদে ছপা কৰি উলিওৱা কেশৱ মহন্তৰ ৰচনাৱলী নামৰ পুথিখন উন্মোচন কৰা হয়। বিশিষ্ট অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে কয় যে কেশৱ মহন্তই গীত আৰু কবিতাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি নিৰন্তৰ সাধনাৰে এই দিশত নতুন মাত্ৰা প্ৰদান কৰিছিল। ৰচনাৱলীৰ এই প্ৰথম খণ্ডত কেশৱ মহন্তৰ গীত, কবিতা আৰু 12খন সংগীতালক্ষ্য সন্নিৱিষ্ট কৰা হৈছে। গ্ৰন্থমেলাৰ আজি তৃতীয় দিনাৰ সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
আজি তৃতীয় দিনেও পুহমহীয়া শীতৰ আৱেশৰ মাজত গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থমেলাৰ প্ৰাংগণত অগণন গ্ৰন্থপ্ৰেমীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। আজিৰ দিনটোত গ্ৰন্থমেলাৰ বাকৰিত কেইবাটাও মনোমোহা অনুষ্ঠান অনুষ্ঠিত হয়। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আজি কবি গীতিকাৰ কেশৱ মহন্তলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। সন্ধিয়া ভাগলৈ গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হয় মনোমোহা সাংস্কৃতিক অনুষ্ঠান।
আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।